জিহিজকেল 35 অধ্যায় ইডুমৰ বিষয়ে কোৱা বাক্য। পাছে যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি চেৰীৰ পৰ্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা আৰু তাক কোৱা, প্ৰভু যিহুৱাই এই কথা কৈছে, চোৱা, সেই চেৰীৰ পৰ্বত মই তোমাৰ বিপক্ষ আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম। মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম আৰু অৱহেলিত হবা, তেতিয়া মই যে যিহুৱা ইয়াক তুমি জানিবা, কিয়নো ইজৰাইলৰ সন্তানসকলৰ প্ৰতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শুধাই দিলা। এইকাৰণে প্ৰভু জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব। এইদৰে মই চেৰীৰ পৰ্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম আৰু তাৰ মাজেদি অহা যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম, আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ'ব। মই তোমাক চিৰকলীয়া ধ্বংসৰ স্থানত পৰিণত কৰিম, তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব। কিন্তু মই যে যিহুৱা তাক তোমালোকে জানিবা। তুমি কৈছা, সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহুৱাৰ থাকিলেও সেইবোৰ মোৰেই হ'ব আৰু আমি সেইবোৰ অধিকাৰ কৰিম। এই হেতুকে প্ৰভু যিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, মই তোমাৰ ক্ৰোধ অনুসাৰে আৰু তোমালোকক ঘিণ কৰি তুমি দেখুওৱা তোমাৰ ইচ্ছা অনুসাৰে মই কাৰ্য কৰিম, আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম। গতিকে তুমি জানিবা যে ময়েই যিহুৱা, ইজৰাইলৰ পৰ্বতবোৰ ধ্বংস কৰা হ'ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ'ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দাৰ বাক্য মই শুনিলোঁ, আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব কৰিলা আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বহালা, তাক মই শুনিলোঁ। প্ৰভু যিহুৱাই এই কথা কৈছে, গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম। ইজৰাইল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ সৈতে ময়ো আনন্দ কৰিম। সেই চেৰীৰ পৰ্বত, সেই গোটেই ইডুম, তোমাৰ সকলোকে ধ্বংস কৰা হ'ব। তাতে মই যে যিহুৱা তাক তেওঁলোকে জানিব।